আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত কামৰি থৈ অভিন, দুদিনীয়াই জীৱন নাত কামৰি থৈ অভিন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি বাৰু কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনাটো আপোনাৰ হয়তো মনত আছে, তথাপি আকৌ এবাৰ কৈ দিছোঁ,
ভক্তিবচন TWR ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1, ভক্তিবচন TWR ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
অনুগ্ৰহ কৰি চিঠিখন লিখোঁতে আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ লিখি পঠিয়াব। তেতিয়াহে আপোনালৈ আমি উত্তৰ লিখি পঠিয়াব পাৰিম, নহয় জানো? বাৰু, সদায় কৰি অহাৰ নিচিনাকৈ আজিও আমি বাইবেল অধ্যয়ন কৰাৰ আগে আগে প্ৰাৰ্থনাত পৰম পিতা পৰমেশ্বৰৰ ওচৰত মূৰ্ণত কৰোঁ হওক। প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ মহান পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছো কাৰণ তুমি আমাক সকলো ধৰণে আশীৰ্বাদ কৰি আহিছা। আমি অযোগ্য হোৱা সত্ত্বেও তুমি আমালৈ প্ৰেম, দয়া, অনুগ্ৰহ দেখুৱাইছা আৰু আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিছা, যাতে তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। তাৰ বাবে আমি তোমাক ধন্যবাদ দি শেষ কৰিব নোৱাৰোঁ। এতিয়া প্ৰাৰ্থনা কৰিছো, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ বুজি পোৱাত তুমি আমাক সহায় কৰা। আমাৰ প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান প্ৰেম প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা কবৰৰ পৰা জি উঠা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আজি আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যাত্ৰা পুস্তক নামৰ পুস্তকখনৰ 13 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। যোৱা অনুষ্ঠানত আমি পঢ়িবলৈ পাইছিলো ইছৰাইলীয় লোকসকলে ঈশ্বৰৰ উদ্দেশ্যে নিষ্ঠাৰ পৰ্ব পালন কৰা কথা, আৰু সেয়া আছিল প্ৰথম নিষ্ঠাৰ পৰ্ব। বাৰু, পোনে পোনে বাইবেলৰ পৰা পাঠ কৰি দিম। 13 নম্বৰ অধ্যায় 9 পদৰ পৰা 12 নম্বৰ পদলৈকে। আৰু যিহুৱাৰ ব্যৱস্থা যেন তোমাৰ মুখত থাকিব, এই নিমিত্তে এইয়ে চিনস্বৰূপে তোমাৰ হাতত আৰু সোঁৱৰণৰ উপায়স্বৰূপে তোমাৰ দুই চকুৰ মাজত থাকিব, কিয়নো যিহুৱাই বাহুবলেৰেই মিছৰৰ পৰা তোমাক বাহিৰ কৰি আনিলে। এই হেতুকে তুমি বছৰে বছৰে নিৰূপিত সময়ত এই বিধি পালন কৰি থাকিবা। আৰু যিহুৱাই তোমাৰ ও তোমাৰ ওপৰ পিতৃবিলাকৰ আগত শপত খোৱাৰ দৰে যেতিয়া তেওঁ তোমাক কণানিয়াবিলাকৰ দেশত সুমুৱাই সেই দেশ তোমাক দিব, তেতিয়া গৰ্ভভেদ কৰি ওলোৱা সকলোকে আৰু পশুৰো গৰ্ভভেদ কৰি ওলোৱা যি প্ৰথম গৰ্ভফল তোমালৈ হ'ব, তাকো যিহুৱাৰ উদ্দেশ্যে বেলেগ কৰিবা, তেনেকুৱা মতাবোৰ যিহুৱাৰ হ'ব। ঈশ্বৰে মুচিৰ যোগেৰে ইছৰাইল লোকসকলক জনাই দিছিল যে তেওঁবিলাকৰ সকলো বস্তুৰেই প্ৰথম ভাগ, প্ৰথমে জন্মাবিলাক ঈশ্বৰক দিব লাগিব। এতিয়া আমি 13 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে পঢ়িম। কিন্তু গাধৰ হলে গৰ্ভভেদ কৰি ওলোৱা প্ৰত্যেক পোৱালীৰ নিমিত্তে এটা ভেড়া বা ছাগ পোৱালি দি তাক মুক্ত কৰিবা। যদি মুক্ত নকৰা, তেন্তে তাৰ ডিঙি ভাঙিবা, আৰু তোমাৰ পুত্ৰবিলাকৰ মাজত মানুহৰ প্ৰথমে জন্মা সকলোকে মুক্ত কৰিব লাগিব। পাছে আগলৈ তোমাৰ পুত্ৰই ইয়াৰনো অৰ্থ কি বুলি যেতিয়া তোমাক সুধিব, তেতিয়া তুমি তাক ক'বা যে যীহুৱাই বাহুবলেৰেই বন্দীঘৰস্বৰূপ মিছৰৰ পৰা আমাক উলিয়াই আনিলে, আৰু যেতিয়া ফৰৌনে আমাক এৰি দিবলৈ নিজ মন কঠিন কৰিলে, তেতিয়া যীহুৱাই মানুহৰ প্ৰথমে জন্মাৰে পৰা পশুৰ প্ৰথমে জগালৈকে মিছৰ দেশৰ সকলো প্ৰথমে জন্মাবোৰৰ প্ৰাণ নষ্ট কৰিলে। এই হেতুকে গৰ্ভভেদ কৰি ওলোৱা সকলো গৰ্ভফল মতা হলে মই যীহুৱাৰ উদ্দেশ্যে বলিদান কৰোঁ, কিন্তু মোৰ প্ৰথমে জন্মা পুত্ৰবিলাকক হলে মুক্ত কৰোঁ। এই বিশেষ নিয়মটি পালন কৰাৰ জৰিয়তে আচলতে ইছৰাইলীয় লোকবিলাকে সোঁৱৰণ কৰিব লাগে যে তেওঁলোকক ঈশ্বৰে মিছৰ দেশৰ বন্দী অৱস্থাৰ পৰা উদ্ধাৰ কৰি আনিলে। তেওঁলোকৰ প্ৰথম জাত সন্তানবিলাকক ৰূপেৰে মূল্য নিৰ্ধাৰণ কৰিব লাগিব। এতিয়া 17 নম্বৰ পদটো পঢ়ি দিছো। পাছে ফৰৌনে যেতিয়া লোকবিলাকক যাবলৈ এৰি দিলে, তেতিয়া পলেষ্টিয়াবিলাকৰ দেশেদি বাট চমু হোৱাটো ঈশ্বৰে তেওঁবিলাকক সেই বাটেদি নিনিলে, কিয়নো ঈশ্বৰে ক'লে কিজানি যুঁজ দেখিলে লোকবিলাকে বেজাৰ পাই মিছৰলৈ উলটি যাব। ইছৰাইলীয় লোকবিলাক ইমান দিনে মিছৰত বন্দী বা দাস অৱস্থাত আছিল, আৰু এতিয়া ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰি আনিছে। তেওঁলোকৰ কোনো সৈন্য দল নাছিল, তেওঁলোক যুদ্ধৰ কাৰণে সাজু নাছিল। গতিকে ঈশ্বৰে তেওঁলোকক প্ৰতিজ্ঞাৰ দেশলৈ পোন বাটেৰে লৈ যোৱা নাছিল, অতি চমু বাটেৰে লৈ যাব পাৰিলেহেঁতেন, যি বাটেৰে গ'লে মাত্ৰ কেইদিনমানহে লাগিলেহেঁতেন, কিন্তু তেওঁলোক বিভিন্ন শত্ৰুৰ সন্মুখীন হ'ব লাগিলহেঁতেন। সেইবাবে ঈশ্বৰে তেওঁলোকক প্ৰথমতে যুদ্ধলৈ আগবঢ়াই নিয়া নাছিল, অৰণ্যলৈ লৈ গৈছিল, আৰু অৰণ্যত তেওঁবিলাকে 40 বছৰ কাল কটোৱাৰ পাছতহে প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰাইছিল। তেতিয়া তেওঁবিলাকৰ সৈন্য সামন্তও হৈছিল। অৱশ্যে ঈশ্বৰে ইচ্ছা কৰা হলে অলৌকিক কাৰ্য কৰি ইছৰাইলীয় লোকবোৰক নি প্ৰতিজ্ঞাৰ দেশত লগে লগে স্থাপন কৰি দিব পাৰিলেহেঁতেন, কিন্তু সকলো কাম ঈশ্বৰে তেনেদৰে নকৰে। তেওঁ এটা নিৰ্দিষ্ট আঁচনি, নিৰ্দিষ্ট পৰিকল্পনা মতে কাম কৰে আৰু প্ৰয়োজন সাপেক্ষেহে অলৌকিক কাৰ্য কৰে। বাৰু এতিয়া আমি 18 নম্বৰ পদটো পঢ়ি দিছো। এই নিমিত্তে ঈশ্বৰে লোকবিলাকক চুফ সাগৰৰ অৰণ্যৰ বাটেদি ঘূৰাই নিলে, আৰু ইছৰাইলৰ সন্তানবিলাকে সুসজ্জিত হৈ মিছৰ দেশৰ পৰা যাত্ৰা কৰিলে। ইয়াৰ অৰ্থ এইয়ে যে ঈশ্বৰে ইছৰাইলীয় লোকবিলাকক সুশৃংখলভাৱে উলিয়াই লৈ আহিছিল মিছৰ দেশৰ পৰা। 19 নম্বৰ পদ, আৰু মুচিয়ে যোছেফৰ অস্থিকো নিজৰ লগত ল'লে, কিয়নো তেওঁ ইছৰাইলৰ সন্তানবিলাকক গুৰুতৰ শপত খুৱাই কৈছিল, ঈশ্বৰে তোমালোকলৈ অৱশ্যে দৃষ্টি কৰিব, তেতিয়া তোমালোকে তোমালোকৰ লগত মোৰ অস্থিকো ইয়াৰ পৰা লৈ যাবা। ইছৰাইলীয় লোকবিলাকে মিছৰ দেশৰ পৰা ওলাই যাওঁতে লগতে যোছেফৰ হাড়বোৰো লৈ গৈছিল। যোছেফে সেই কথা কোৱাৰ প্ৰায় 200 বছৰ পাৰ হৈ গৈছিল, কিন্তু এতিয়া সেই সময় আহিল। যোছেফ মৰাৰ সময়ত মিছৰ দেশৰ এজন জনপ্ৰিয় লোক আছিল, কিন্তু এতিয়া যোছেফক মিছৰৰ মানুহে চিনিয়েই নাপায়। গতিকে যোছেফৰ অস্থিবোৰ মিছৰ দেশৰ পৰা নিয়াত কোনো মিছৰীয়া লোকেই বাধা নিদিব। যোছেফে প্ৰতিজ্ঞাৰ দেশত কবৰস্থ হ'বলৈ মন কৰিছিল, সেইবাবে মৰাৰ সময়ত কৈ গৈছিল তেওঁৰ অস্থিবোৰ প্ৰতিজ্ঞাৰ দেশলৈ লৈ যাবলৈ, কাৰণ যোছেফে আশা কৰিছিল প্ৰতিজ্ঞাৰ দেশত পুনৰুত্থিত হ'বলৈ আৰু প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনত প্ৰৱেশ কৰিবলৈ। 20 নম্বৰ পদৰ পৰা 22 নম্বৰ পদলৈকে পাঠ কৰি দিছো। পাছে তেওঁবিলাকে চুক্কুটৰ পৰা যাত্ৰা কৰি অৰণ্যৰ দাঁতিত থকা এথমত চাউনি পাতিলে, আৰু তেওঁবিলাকে দিনে ৰাতিয়ে যাবৰ নিমিত্তে জিহুৱাই দিনত তেওঁবিলাকক বাট দেখুৱাবলৈ মেঘ স্তম্ভত আৰু ৰাতি তেওঁবিলাকক পোহৰ দিবলৈ অগ্নিস্তম্ভত তেওঁবিলাকৰ আগে আগে চলিছিল। আৰু লোকবিলাকৰ আগৰ পৰা দিনত মেঘস্তম্ভ আৰু ৰাতি অগ্নিস্তম্ভ নুগুচিছিল। ইছৰাইলীয় লোকবিলাক আগবাঢ়ি গৈছিল অতি ভয়ংকৰ অৰণ্যলৈ। প্ৰখৰ ৰ'দ আৰু গৰম দিনতো কিন্তু তেওঁলোকে কষ্ট পোৱা নাছিল, কাৰণ ঈশ্বৰে প্ৰকাণ্ড মেঘৰ স্তম্ভৰূপে তেওঁলোকক দিনত ছাঁ দিছিল। এই জাতিটোৱে এনে এটা বস্তু পাইছিল যিটো আন কোনো জাতিয়ে কেতিয়াও পোৱা নাই, সেইটো হৈছে ঈশ্বৰৰ মহিমা জ্যোতি, ঈশ্বৰৰ দৃশ্যমান উপস্থিতি। আনকি খ্ৰীষ্টীয় মণ্ডলীকো এই বিশেষ সুবিধাটো দিয়া হোৱা নাই, কিন্তু আজি আমাক ঈশ্বৰৰ দৃশ্যমান উপস্থিতি নালাগে, কাৰণ আমি বিশ্বাসেৰেহে আগবাঢ়ো। তেওঁলোকক সেই গৌৰৱ জ্যোতি দিয়া হৈছিল কাৰণ তেতিয়ালৈকে প্ৰভু যীশুখ্ৰীষ্ট জগতলৈ অহা নাছিল, কিন্তু আমাৰ বাবে অৱস্থাটো আজি বেলেগ। আজি প্ৰভু যীশুখ্ৰীষ্ট আহি গ'ল, আমাৰ পৰিত্ৰাণৰ বাবে কৰিবলগীয়া সকলোখিনি তেওঁ কৰি থৈ গ'ল। এতিয়া আমি 14 নম্বৰ অধ্যায়ৰ পৰা পাঠ কৰিম। প্ৰথম আৰু দ্বিতীয় পদ দুটা পঢ়ি দিছো। পাছে যীহুৱাই মুচিক ক'লে, ইছৰাইলৰ সন্তানবিলাকে ঘূৰি গৈ পি হহিৰুতৰ আগত মিগদলৰে আৰু সাগৰৰে মাজত বালচফুনৰ সন্মুখত চাউনি পাতিবলৈ তুমি তেওঁবিলাকক কোৱাগৈ, তোমালোকে তাৰ সন্মুখত সাগৰৰ দাঁতিতে চাউনি পাতিবাগৈ। এই ঠাইখিনি নীল নদী আৰু চুফ সাগৰৰ মাজৰ অঞ্চলত আছিল, কিন্তু সঠিক ঠাইখিনি নিৰ্ধাৰণ কৰা টান। 3 নম্বৰ পদ, তাতে ফৰৌনে ইছৰাইলৰ সন্তানবিলাকৰ বিষয়ে এইবুলি ক'ব, সিহঁত দেশৰ মাজত আটকি আছে, অৰণ্যই সিহঁতক বন্ধ কৰি ৰাখিছে। ফৰৌন ৰজাই ইছৰাইলীয় লোকবিলাকৰ গতিবিধিৰ খবৰ পাই আছিল। তেওঁলোক সাগৰৰ পাৰে পাৰে নগৈ তলৰ পিনে অৰণ্যৰ পিনে আগবাঢ়ি যোৱা শুনি ফৰৌন ৰজাই নিশ্চয় ভাবিছিল তেওঁবিলাকে বাট হেৰুৱা বুলি। আচলতে ফৰৌন ৰজাই অনিচ্ছা স্বত্তেও বাধ্য হৈহে ইছৰাইলৰ লোকবিলাকক যাবলৈ দিব লগা হৈছিল। চাৰি নম্বৰ পদ, আৰু মই ফৰৌনৰ মন কঠিন কৰিম, তাতে তেওঁবিলাকৰ পাছে পাছে খেদি আহিব। তেতিয়া মই ফৰৌনৰ আৰু তেওঁৰ সকলো সৈন্যসমূহৰ দ্বাৰাই গৌৰৱান্বিত হ'ম, আৰু মই যে যিহুৱা তাক মিচৰিয়াহঁতে জানিবলৈ পাব। তেতিয়া তেওঁবিলাকে সেইদৰেই কৰিলে। ইছৰাইলীয় লোকবিলাকক এৰি দিব নোখোজাৰ বাবে মিচৰীয়া লোকবিলাকে ঈশ্বৰৰ পৰা ভয়ংকৰ অভিশাপ ইতিমধ্যে পাইছিল, কিন্তু তাতোকৈ ভয়ংকৰ ঘটনা ঘটিব লগা আছিল। পাঁচৰ পৰা সাত নম্বৰ পদ, পাছে লোকবিলাক পলাই গ'ল বুলি মিচৰৰ ৰজাক জনালত ফৰৌনৰ আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকৰ মন লোকবিলাকলৈ বেলেগ হ'ল। তাতে তেওঁবিলাকে ক'লে, আমাৰ বন্দী কামৰ পৰা ইছৰাইলক এৰি দি আমি কি কাম কৰিলোঁ? তেতিয়া তেওঁ নিজৰ ৰথ সজোৱালে আৰু নিজৰ লোকবিলাকক লগত ল'লে, আৰু তেওঁ মনোনীত 600 ৰথ আৰু মিচৰৰ আন আন আটাই ৰথ আৰু সেই সকলোবোৰৰ ওপৰত নিযুক্ত সেনাপতিবিলাককো ল'লে। সেই বচা বচা সৈন্য দলৰ বিশাল বাহিনী লৈ মিচৰীয়াবিলাকে খেদি গ'ল সেই ল'ৰা তিৰোতাৰে সৈতে থকা নিৰস্ত্ৰ ইছৰাইলীয় লোকবিলাকক। আঠৰ পৰা দহ নম্বৰ পদ, এইদৰে যীহুৱাই মিচৰৰ ৰজা ফৰৌনৰ মন কঠিন কৰিলত তেওঁ ইছৰাইলৰ সন্তানবিলাকৰ পাছে পাছে খেদি গ'ল। তেতিয়া ইছৰাইলৰ সন্তানবিলাকক যীহুৱাৰ পৰাক্ৰমী বাহুৰে ওলাই গৈছিল। এইদৰে মিচৰীয়াহঁতে অৰ্থাৎ ফৰৌনৰ সকলো ঘোঁৰা ৰথ আৰু অশ্বাৰোহী আদি কৰি সৈন্য সামন্তই তেওঁবিলাকৰ পাছে পাছে খেদি গৈ বাল চফুনৰ সন্মুখত পি হহিৰুতৰ ওচৰত সাগৰৰ দাঁতিত তেওঁবিলাকে চাউনী পাতি থকা ঠাইত তেওঁবিলাকৰ লগ ধৰিলে। পাছে ফৰৌন ওচৰ চাপিলত ইছৰাইলৰ সন্তানবিলাকে চকু তুলি চাই দেখিলে যে তেওঁবিলাকৰ পাছে পাছে মিচৰীয়াহঁত আহিছে। তাতে ইছৰাইলৰ সন্তানবিলাকে অতিশয় ভয় পাই যীহুৱাৰ আগত কাটৰুক্তি কৰিলে। ইছৰাইলবিলাকৰ এফালে বিশাল চুফ সাগৰ আৰু আনপিনে মিচৰীয়াবিলাকৰ বিশাল সৈন্যবাহিনী। জাগতিক দৃষ্টিৰে চালে তেওঁলোক আশাহীন অৱস্থাত পৰিল। বচাৰ যেন কোনো উপায় নাই। এঘাৰ নম্বৰ পদ, আৰু তেওঁবিলাকে মুচিক ক'লে, মিচৰত মৈদাম নাই নেকি যে আমি অৰণ্যত মৰিবলৈ তুমি আমাক আনিলা? তুমি আমাক মিচৰৰ পৰা উলিয়াই আনি আমালৈ কিয় এনেকুৱা কৰিলা? মিচৰীয়া সৈন্যক দেখি ভয় খাই ইছৰাইলীয়া লোকবিলাকে ক'বলৈ ধৰিলে, আমাকনো এই অৰণ্যত মৰিবলৈ লৈ আনিব লাগিছিল নে? মিচৰ দেশত মৰা হ'লেই দেখোন ভাল আছিল। তেওঁলোকে মিচৰীয়াবিলাকৰ হাতত মৰিব বুলি অতিশয় ভয় খাইছিল। বাৰ নম্বৰ পদ, আমি মিচৰতে তোমাক এই কথা কোৱা নাছিলোনে যে আমাক মিচৰীয়াহঁতৰ বন্দী কাম কৰিবলৈকে এৰি দিয়া? কিয়নো অৰণ্যত মৰাতকৈ মিচৰীয়াহঁতৰ বন্দী কাম কৰাই আমালৈ ভাল আছিল। মিচৰত থাকোঁতে ইছৰাইলীয় লোকবিলাকে মুক্তি বিচাৰি আৰ্তনাদ কৰি আছিল, কিন্তু এতিয়া বিপদত পৰাত আকৌ মিচৰ দেশলৈ উভতি যোৱাই ভাল হ'ব বুলি ভাবিছে। ইছৰাইলীয় লোকবিলাকে নিজক কোনোমতে উদ্ধাৰ কৰিব নোৱাৰা অৱস্থা, গতিকে যদিহে উদ্ধাৰ পাব লাগে একমাত্ৰ ঈশ্বৰেহে উদ্ধাৰ কৰিব লাগিব। আচলতে গোটেই মানৱ জাতিৰ অৱস্থাটো একেই, নিজক বচাব নোৱাৰে, বচালে ঈশ্বৰেই বচাব লাগিব। তেৰ নম্বৰ পদ, পাছে মুচিয়ে লোকবিলাকক ক'লে, তোমালোকে ভয় নকৰিবা, থিৰে থাকা, যীহুৱাই আজি তোমালোকলৈ যি পৰিত্ৰাণৰ কাৰ্য সিদ্ধ কৰিব তাক দেখিবা, কিয়নো এই যি মিচৰীয়াবোৰক আজি তোমালোকে দেখিছা ইহঁতক আৰু কেতিয়াও নেদেখিবা। ঈশ্বৰেই উদ্ধাৰ কৰিব, তোমালোকে মাত্ৰ বিশ্বাস কৰি সেই উদ্ধাৰ গ্ৰহণ কৰিব লাগিব। তোমালোক থিৰে থাকি ঈশ্বৰক কাম কৰিবলৈ দিব লাগিব। চৈধ্য পদ, যীহুৱাই তোমালোকৰ নিমিত্তে যুঁজ কৰিব, তোমালোক হলে মনে মনে থাকিবা। ঈশ্বৰেই আমাক পৰিত্ৰাণ দিব পাৰে আৰু পাপৰ ক্ষমা দি আমাৰ জীৱনলৈ প্ৰকৃত শান্তি আনিব পাৰে। পোন্ধৰ আৰু ষোল্ল পদ, পাছে যীহুৱাই মুচিক ক'লে, তুমি মোলৈ কিয় কাটৰুক্তি কৰিছা? ইছৰাইলৰ সন্তানবিলাকক আগুৱাই যাবলৈ কোৱা, আৰু তুমি তোমাৰ লাখুটি লৈ সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলি তাক দুভাগ কৰা। তাতে ইছৰাইলৰ সন্তানবিলাকে শুকান বাটেদি সাগৰৰ মাজলৈ সোমাব। ইছৰাইলবিলাকে নিজম দি থাকি ঈশ্বৰক সেই উদ্ধাৰ কাৰ্য কৰিবলৈ দিব লাগিব, কিন্তু সেই উদ্ধাৰ কাৰ্য সম্পন্ন হ'বৰ কাৰণে তেওঁবিলাকে ঈশ্বৰৰ কথা বিশ্বাস কৰি তেওঁৰ নিৰ্দেশমতে কাম কৰি যাব লাগিব। ঈশ্বৰে আচৰিত ধৰণে সাগৰ শুকুৱাই ইছৰাইলীয় লোকবিলাকক সাগৰ পাৰ কৰাই নিলে। সকলো ইতিহাসবিদে এই ঐতিহাসিক ঘটনাটো মানি লয় আৰু বিভিন্নজনে বিভিন্ন ধৰণে এই অলৌকিক ঘটনাটো ব্যাখ্যা কৰিব খোজে। কিন্তু আমি এইটোৱে জানো যে ঈশ্বৰে অলৌকিকভাৱে সাগৰৰ মাজেৰে শুকান বাট উলিয়াই ইছৰাইলীয় লোকবিলাকক পাৰ কৰাই লৈ গৈছিল। এইটো প্ৰাকৃতিক ঘটনা হ'ব নোৱাৰে, ঈশ্বৰে কৰা এটা অলৌকিক ঘটনাহে। 17 নম্বৰ পদৰ পৰা 21 নম্বৰ পদ পাঠ কৰি দিছো। আৰু চোৱা, ময়েই মিছৰীয়াহঁতৰ মন কঠিন কৰিম, তাতে সিহঁতেও তেওঁবিলাকৰ পাছে পাছে সোমাব। তেতিয়া মই ফৰৌনৰ আৰু তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আদি কৰি সৈন্যবিলাকৰ দ্বাৰাই গৌৰৱান্বিত হ'ম। তাতে ফৰৌনৰ আৰু তেওঁৰ ৰথ ও অশ্বাৰোহীবিলাকৰ দ্বাৰাই মই গৌৰৱান্বিত হ'ম। ময়ে যে জিহুৱা, ইয়াক মিছৰীয়াহঁতে জানিব। পাছে ঈশ্বৰৰ যি দূত ইছৰাইলৰ সৈন্যৰ আগে আগে গৈছিল, তেওঁবিলাকৰ আগৰ পৰা পাছলৈ গ'ল আৰু স্তম্ভত তেওঁবিলাকৰ আগৰ পৰা পাছলৈ গৈ মিছৰীয়া সৈন্যসমূহ আৰু ইছৰাইলীয় সৈন্যসমূহৰ মাজত থাকিলগৈ। সেয়ে ইদললৈ অন্ধকাৰময় মেঘ হ'ল, কিন্তু সিদললৈ ৰাতি পোহৰ দিওঁতা হ'ল। তাতে উৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপি নগ'ল। পাছে মুচিয়ে সাগৰৰ ওপৰলৈ হাত মেলিলত জিহুৱাই সেই গোটেই নিশা পূবফালৰ প্ৰবল বতাহেৰে সাগৰ হুহুকাই নি তাক শুকান ভূমি কৰিলে, তাতে পানী দুভাগ কৰা হ'ল। মিছৰীয়াবিলাকৰ অন্তৰ কঠিন হৈ থকা কাৰণে তেওঁলোকে ইছৰাইলীয়বোৰক খেদি যাব আৰু ঈশ্বৰে তেওঁলোকক ধ্বংস কৰিব। মিছৰীয়া আৰু ইছৰাইলীয়বোৰৰ মাজত আচলতে থিয় দি আছিল স্বয়ং ঈশ্বৰ। 22 নম্বৰ পদৰ পৰা 25 নম্বৰ পদ, তেতিয়া ইছৰাইলৰ সন্তানবিলাক শুকান বাটেদি সাগৰৰ মাজলৈ সোমাল, আৰু তেওঁবিলাকৰ সোঁহাতে ও বাওঁহাতে জলসমূহেই তেওঁবিলাকলৈ গড়স্বৰূপ হ'ল। পাছে মিছৰীয়াবিলাক অৰ্থাৎ ফৰৌনৰ ঘোঁৰা ৰথ আৰু অশ্বাৰোহীবিলাক তেওঁবিলাকৰ পাছে পাছে সাগৰৰ মাজলৈকে সোমাই গ'ল। তেতিয়া ৰাতিৰ শেষ পৰত জিহুৱাই অগ্নি আৰু মেঘস্তম্ভৰ মাজৰ পৰা মিছৰীয়া সৈন্যসমূহলৈ চাই মিছৰীয়া সৈন্যসমূহক ব্যাকুল কৰিলে আৰু তেওঁ সিহঁতৰ ৰথৰ ঘিলাবোৰো হুলুকালত সিহঁতে অতি কষ্টেৰেহে ৰথ চলাব পাৰিলে। তেতিয়া মিছৰীয়াবিলাকে ক'লে, আহা, আমি ইছৰাইলৰ সন্মুখৰ পৰা পলাওঁ হওক, কিয়নো জিহুৱাই সিহঁতৰ ফলীয়া হৈ মিছৰীয়াবিলাকৰ বিৰুদ্ধে যুঁজ কৰিছে। ঈশ্বৰে জুই আৰু মেঘৰ স্তম্ভৰ ৰূপতেই নিজৰ উপস্থিতি প্ৰকাশ কৰিছিল। মিছৰীয়াবিলাকে অলৌকিক ঘটনা বুলি বুজি পাই ভয় খাই উভতি পলাব খুজিছিল। 26 নম্বৰ পদৰ পৰা 28 নম্বৰ পদলৈকে পাঠ কৰি দিছো। পাছে জিহুৱাই মুচিক ক'লে, মিছৰীয়াহঁতৰ ওপৰলৈ সিহঁতৰ ৰথ আৰু অশ্বাৰোহীবিলাকৰ ওপৰলৈ যেন পুনৰাই জলসমূহ আহিব, এই নিমিত্তে তুমি সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা। পাছে মুচিয়ে সাগৰৰ ওপৰলৈ হাত মেলিলত ৰাতিপুৱা পৰত সাগৰ পুনৰাই সমান হ'ল আৰু মিছৰীয়াবিলাক পলাওঁতে তাৰ সন্মুখত পৰিল। এইদৰে জিহুৱাই মিছৰীয়াবিলাকক সাগৰৰ মাজত পেলালে আৰু জলসমূহ উভতি আহি ৰথ আৰু অশ্বাৰোহীবিলাকক অৰ্থাৎ তেওঁবিলাকৰ পাছে পাছে সাগৰত সোমোৱা ফৰৌনৰ সকলো সৈন্যসমূহক ঢাকিলে, তাতে সিহঁতৰ এটাও অৱশিষ্ট নাথাকিল। এই ঘটনাটো অলৌকিক ঘটনা, ঈশ্বৰে তেওঁলোক সকলোকে ধ্বংস কৰি দিলে। 29 পদ, কিন্তু ইছৰাইলৰ সন্তানবিলাক সাগৰৰ মাজেদি শুকান বাটে চলি গ'ল আৰু তেওঁবিলাকৰ সোঁহাতে ও বাওঁহাতে জলসমূহ তেওঁবিলাকলৈ গড়স্বৰূপ হ'ল। এইটো এটা অলৌকিক ঘটনা, এইটো অলৌকিক ঘটনা বুলি আমাক আকৌ পৰিষ্কাৰভাৱে জনাই দিয়া হৈছে। সাগৰৰ মাজেদি শুকান মাটিয়েদি তেওঁলোক খোজকাঢ়ি গৈছিল আৰু তেওঁলোকৰ সোঁপিনে আৰু বাওঁপিনে পানীৰ অতি ওখ দেৱাল যেন হৈ আছিল। পানীয়ে তেওঁলোকক স্পৰ্শ কৰা নাছিল। এইটো কোনো প্ৰাকৃতিক ঘটনা হ'ব নোৱাৰে, অলৌকিক ঘটনা। 30 আৰু 31 নম্বৰ পদ পাঠ কৰি দিম। এইদৰে সেইদিনা জিহুৱাই মিছৰীয়াবিলাকৰ হাতৰ পৰা ইছৰাইলক পৰিত্ৰাণ কৰিলে আৰু ইছৰাইলে মিছৰীয়াবিলাকক সাগৰৰ তীৰত মৰি মৰি থকা দেখিলে। আৰু যীহোৱাই মিছৰীয়াবিলাকৰ বিৰুদ্ধে এই যি মহৎ কৰ্ম কৰিলে তাক ইছৰাইলে দেখিলে। তাতে লোকবিলাকে যীহোৱালৈ ভয় কৰি যীহোৱাক আৰু তেওঁৰ দাস মুচিকো বিশ্বাস কৰিলে। ঈশ্বৰেনো ইছৰাইলীয়া লোকবিলাকক কি উদ্দেশ্যেৰে উদ্ধাৰ কৰিলে সেইটো আমি ইয়াতেই বুজি পাওঁ। তেওঁলোকে অৰণ্যৰ মাজেদি কৰা যাত্ৰাৰ একেবাৰে আৰম্ভণিতেই দেখিলে যে ঈশ্বৰে অতি অলৌকিকভাৱে মৃত্যুদূতৰ হাতৰ পৰা তেওঁলোকক বচালে বলিৰ তেজৰ বলত। আকৌ এতিয়া ঈশ্বৰে তেওঁবিলাকক সাগৰৰ মাজেদি পাৰ কৰাই নি মিছৰীয়াবিলাকৰ হাতৰ পৰা উদ্ধাৰ কৰি আৰু মিছৰীয়া সৈন্যবাহিনীক ধ্বংস কৰি তেওঁৰ ক্ষমতাৰ পৰিচয় দিলে। প্ৰথমতে তেওঁ দেখুৱাইছিল বলিৰ তেজৰ বলত উদ্ধাৰ কৰি আৰু এতিয়া তেওঁ দেখুৱালে তেওঁৰ ক্ষমতাৰ বলত উদ্ধাৰ কৰি। আজিও আমি প্ৰভু যীশুখ্ৰীষ্টৰ তেজৰ বলত পৰিত্ৰাণ পাওঁ আৰু সেই পৰিত্ৰাণ সম্ভৱ হয় ঈশ্বৰৰ অগাধ ক্ষমতাৰ বলত। সেই পৰিত্ৰাণ আপুনি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ভৰাই সংসাৰতে লোভে মোহে আগুৰি ধৰে, মায়া ভৰাই সংসাৰতে লোভে মোহে আগুৰি।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে, যীশুৰ কাষতে সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে, তেওঁতে জিৰণি পায় আজি মোৰ মৰণলৈ একো ভয় নাই, অকলে আহি অকলে যাম গো, অকলে আহি সুম অকলে যাম গো।